প্ৰথম চমুৱেল বাইছ অধ্যায়। ডাউদে মোৱাব আৰু যিহুদাত বাস কৰা পুৰোহিতসকলক বধ কৰা। তাৰ পাছত ডাউদে সেই ঠাই এৰিলে আৰু অব্দুলম নামেৰে এটা গুহাত আশ্ৰয় ললে। যেতিয়া তেওঁ ককাইসকলে আৰু পিতৃবংশৰ লোকসকলে এই কথা শুনিলে, তেতিয়া তেওঁলোক তেওঁৰ ওচৰলৈ গ'ল। প্ৰতিজন দুখ পোৱা ব্যক্তি, প্ৰতিজন ধৰুৱা ব্যক্তি আৰু প্ৰতিজন বেজাৰত থকা ব্যক্তি তেওঁৰ ওচৰত গোট খালে। তাতে ডায়ুদ তেওঁলোকৰ অধিপতি হ'ল। এইদৰে প্ৰায় 400 লোক তেওঁৰ সংগী হ'ল। ডায়ুদে তাৰ পৰা মোৱাবৰ মিম্পালৈ গ'ল। তেওঁ মোৱাবৰ ৰজাক ক'লে, বিনয় কৰোঁ, ঈশ্বৰে মোলৈ কি কৰিব তাক জ্ঞাত নহওঁ, মানে মোৰ পিতৃ মাতৃক আপোনাৰ লগত থাকিবলৈ দিয়ক। তেওঁলোকক মোৱাবৰ ৰজাৰ লগত ৰাখিলে, আৰু যেতিয়ালৈকে ডায়ুদ তেওঁ দুৰ্গত থাকিল তেতিয়ালৈকে তেওঁলোক ৰজাৰ লগত থাকিল। পাছে গাদ ভাববাদীয়ে ডায়ুদক ক'লে, তুমি তোমাৰ দুৰ্গত নাথাকিবা, এই ঠাই ত্যাগ কৰি যিহুদা দেশলৈ যোৱা। সেয়ে ডায়ুদে সেই ঠাই ত্যাগ কৰি হেৰত অৰণ্যলৈ গ'ল। চৌলে শুনিলে যে ডাউদক তেওঁৰ লগৰ লোকসকলৰ সৈতে পোৱা গ'ল। সেই সময়ত চৌলে হাতত যাঠি লৈ গিবিয়াত ঝাউ গছৰ তলত বহি আছিল, আৰু তেওঁৰ চাৰিওফালে তেওঁৰ দাগবোৰ থিয় হৈ আছিল। তাতে চৌলে চাৰিওফালে থিয় হৈ থকা তেওঁৰ দাগবোৰক ক'লে, বিঞ্জামিনৰ লোকসকল শুনক, যিচয়ৰ পুত্ৰই তোমালোকৰ প্ৰতিজনকে শস্য ক্ষেত্ৰ আৰু দাক্ষাবাৰী দিবনে? আৰু তোমালোক সকলোৱে সহস্ৰপতি ও শতপতি পাতিবনে? তাৰ পৰিৱৰ্তে তোমালোক সকলোৱে মোৰ বিৰুদ্ধে চক্ৰান্ত কৰিছা হওক। যেতিয়া মোৰ পুত্ৰৰ সৈতে যিচয়ৰ পুত্ৰই চুক্তি কৰিছিল, তেতিয়া কোনেও মোৰ আগত এই কথা প্ৰকাশ কৰা নাছিল। মোৰ পুত্ৰক মোৰ দাস ডায়ুদে মোৰ বিৰুদ্ধে উদগুৱাৰ কথা জানি আৰু আজিৰ দৰে খাপ দি লুকাই থকা কথা জানিও তোমালোক কোনেও মোৰ কাৰণে দুখিত হোৱা নাই। তাৰ পাছত চৌলৰ দাগবোৰৰ ওচৰত থিয় হৈ থকা ইডুমিয়া দুবেগে উত্তৰ দিলে, মই নোবত যিচয়ৰ পুতেক অহিটুবৰ পুত্ৰ অহিমেলকৰ ওচৰলৈ অহা দেখিছিলোঁ। অহিমেলকে জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলে যাতে তেওঁ সহায় কৰে, আৰু তেওঁক যোগান ধৰিলে, আৰু পলেষ্টিয়া গলিয়াথৰ তৰোৱালো তেওঁক দিলে। তাৰ পাছত ৰজাই মানুহ পঠাই অহিটুবৰ পুত্ৰ অহিমেলক পুৰোহিতক আৰু তেওঁ পিতৃবংশক অৰ্থাৎ নোবত থকা পুৰোহিতসকলক মাতি পঠালে। তেওঁলোক সকলোৱে ৰজাৰ ওচৰলৈ আহিল। চৌলে ক'লে, অহিটুবৰ পুত্ৰ শুনা। তেওঁ উত্তৰ দিলে, প্ৰভু, মই ইয়াতে আছো। চৌলে তেওঁক ক'লে, তুমি আৰু যিচয়ৰ পুত্ৰ মোৰ বিৰুদ্ধে কিয় চক্ৰান্ত কৰিছা, যাৰ বাবে তুমি তেওঁক পিঠা আৰু তৰোৱাল দিছা আৰু ঈশ্বৰৰ ওচৰত তেওঁৰ সহায়ৰ কাৰণে প্ৰাৰ্থনা কৰিছা, যাতে তেওঁ মোৰ বিৰুদ্ধে উঠে? আজি লুকাই থকাৰ দৰেই তেওঁ গোপন ঠাইত আছিল। তাৰ পাছত অহিমেলকে ৰজাক উত্তৰ দি ক'লে, আপোনাৰ দাগবোৰৰ মাজত ডায়ুদৰ দৰে বিশ্বাসী কোন, যিজন ৰজাৰ জোঁৱাই আৰু আপোনাৰ দেহৰক্ষী, আপোনাৰ গৃহৰ এজন সন্মানীয় লোক? আজি প্ৰথমবাৰ মই তেওঁ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো নেকি? সেয়ে মোৰ পৰা দূৰ হওক, মহাৰাজ আপোনাৰ এই দাসক আৰু মোৰ সকলো পিতৃবংশক দুখ নিদিব, কিয়নো আপোনাৰ দাসে এই বিষয়ে কোনো কথাই গম পোৱা নাছিল। ৰজাই উত্তৰ দি ক'লে, অহিমেলক, তুমি আৰু তোমাৰ পিতৃবংশ সকলোৰে নিশ্চয় মৃত্যু হ'ব। ৰজাই তেওঁ চাৰিওফালে থকা ৰখীয়াসকলক ক'লে, তহঁতে ঘূৰি গৈ জিহুৱাৰ পুৰোহিতসকলক বধ কৰা, কাৰণ তেওঁলোকো ডাউদৰ সহায়কাৰী আৰু তেওঁ পলোৱাৰ কথা তেওঁলোকে জানিও মোক নজনালে। কিন্তু জিহুৱাৰ পুৰোহিতসকলক আক্ৰমণ কৰিবৰ অৰ্থে ৰজাৰ দাগবোৰ সন্মত নহ'ল। তাৰ পাছত ৰজাই দুবেগক ক'লে, ঘূৰি গৈ পুৰোহিতসকলক বধ কৰা। সেয়ে ইদুমীয়া দুবেগে পুৰোহিতসকলক আক্ৰমণ কৰি সেইদিনা সন সূতাৰ এফুট বস্ত্ৰ পিন্ধা 85জনক বধ কৰিলে। তেওঁ তৰোৱালৰ ধাৰেৰে পুৰোহিতসকলৰ নোপ নগৰ আঘাত কৰি পুৰুষ তিৰোতা ল'ৰা আৰু পিয়া খোৱা কেঁচুৱা আৰু গৰু গাধ মেৰচাক আদি সকলোকে তৰোৱালৰ ধাৰেৰে সংহাৰ কৰিলে। সেই সময়ত অহিতুবৰ পুত্ৰ অহিমেলকৰ এজন পুত্ৰ কেৱল ৰক্ষা পৰিল। তেওঁ নাম অবিয়াথৰ। তেওঁ দাউদৰ ওচৰলৈ পলাই গ'ল। চৌলে জিহুৱাৰ পুৰোহিতসকলক বধ কৰা কথা অবিয়াথৰে দাউদক ক'লে। তাতে দাউদে অবিয়াথৰক ক'লে, ইদুমীয়া দুবেগ সেই ঠাইত থকাতে মই সেইদিনা বুজিছিলোঁ যে সি অৱশ্যে চৌলক সম্বাদ দিব। ময়ে তোমাৰ পিতৃবংশৰ সকলো ব্যক্তিৰ বধৰ কাৰণ হ'লো। তুমি মোৰ লগত থাকা, ভয় নকৰিবা, কিয়নো যিজনে মোৰ প্ৰাণ ৰক্ষা কৰিলে সেইজনে তোমাৰো কৰিব, কাৰণ মোৰ লগত তুমি নিৰ্ভয়ে থাকিবা।